নমস্কাৰ, এই আকাশবাণী গুৱাহাটীৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্দিৰাণী ডেকাই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, নোবেল বঁটাপ্ৰাপক মহম্মদ ইউনুছক বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰববী হিচাপে নিযুক্তি, বাংলাদেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অসমৰ সীমামূৰীয়া পাঁচখন জিলাৰ আয়ুক্ত আৰক্ষী অধীক্ষকৰ সৈতে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ বৈঠক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীত অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ, পেৰিছ অলিম্পিকৰ 50 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানৰ ফাইনেলত আজি ৱিনেশ ফোগটৰ স্বৰ্ণ পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা, আৰু কলম্বোত আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল। বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনে নোবেল বঁটাপ্ৰাপক মহম্মদ ইউনুছক অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰববী হিচাপে নিয়োগ কৰিছে। ঢাকাৰ ৰাষ্ট্ৰপতি ভৱনত কালি সেনাবাহিনীৰ তিনিওটা শাখাৰ মুৰববী আৰু ছাত্ৰ আন্দোলনৰ 13 জনীয়া প্ৰতিনিধিবৰ্গৰ সৈতে ৰাষ্ট্ৰপতি শ্বাহাবুদ্দিনৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰপতিৰ প্ৰেছ সচিব মহম্মদ জাইনাল আবেদিনে যোৱা নিশা সংবাদ মাধ্যমৰ আগত কয় যে বিভিন্ন ৰাজনৈতিক দলৰ সৈতে আলাপ আলোচনাৰ পাছত অন্তৱৰ্তীকালীন চৰকাৰৰ আন সদস্যসকলৰ নাম চূড়ান্ত কৰা হ'ব। ৰাষ্ট্ৰপতিয়ে সংসদো ভংগ কৰি দিছে। প্ৰতিবাদৰ গৈ ধৰা বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ নেতৃত্বই 84 বছৰীয়া ইউনুছে অন্তৱৰ্তী চৰকাৰৰ মুৰববী দায়িত্ব গ্ৰহণ কৰিবলৈ সন্মত হোৱা বুলি প্ৰকাশ কৰিছে। ইউনুছে গ্ৰামীণ বেংকৰ জৰিয়তে দৰিদ্ৰতাৰ বিৰুদ্ধে চলোৱা অভিযানৰ বাবে 2006 চনৰ শান্তিৰ নোবেল বঁটা লাভ কৰিছিল। বাংলাদেশত সোমবাৰে সেনাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত ভালেমান অংশত হিংসাত্মক ঘটনা সংঘটিত হয়। দেশখনত জুলাইৰ মাজভাগৰ পৰা অব্যাহত থকা অশান্ত পৰিস্থিতিৰ বাবে নিহত লোকৰ সংখ্যা 440লৈ বৃদ্ধি পাইছে। ইপিনে বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ মুৰববী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক গৃহবন্দীত্বৰ পৰা মুকলি কৰি দিয়া হৈছে। 79 বছৰীয়া প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী দীৰ্ঘদিন ধৰি বৃক্ক, যকৃত আৰু হৃদযন্ত্ৰৰ সমস্যাত ভুগি আছে। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰে উদ্বিগ্নতা প্ৰকাশ কৰিছে। দেশখনৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি শ্বেখ হাছিনা ভাৰতলৈ অহাৰ পাছতেই কালি বাংলাদেশৰ সৈতে সংলগ্ন হৈ থকা অসমৰ জিলাকেইখনৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানগৰাকী বৈঠকত মিলিত হয়। ভিডিঅ' কনফাৰেন্সযোগে অনুষ্ঠিত এই বৈঠকত কাছাৰ, কৰিমগঞ্জ, গোৱালপাৰা, মানকাছৰ আৰু ধুবুৰী জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক সীমান্তত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে মুখ্য সচিব ৰবি কোটাৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান জে পি সিঙে সীমান্তৰ পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখিবলৈ কোৱাৰ লগতে 24 ঘণ্টাই সতৰ্ক হৈ থাকিবলৈও জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিয়ে। ইফালে ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰেও বাংলাদেশ সীমান্তত সতৰ্কতা জাৰি কৰিছে। সেই অনুসৰি বাংলাদেশ সীমান্তত অধিক বি এছ এফ জোৱান নিয়োজিত কৰা হৈছে। বিশেষকৈ নদী এলেকাৰ লগতে পাহাৰীয়া সীমান্ত অঞ্চলেৰে যাতে অনুপ্ৰৱেশ হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি উক্ত অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰি তোলা হৈছে। বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ মাজতে ভাৰতে কূটনৈতিক মিছনৰ জৰিয়তে দেশখনত থকা ভাৰতীয় নাগৰিকসকলৰ সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি আহিছে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি সংসদৰ উভয় সদনত নিজাববীয়াকৈ বিবৃতি দি কয় যে সম্প্ৰতি 9,000 শিক্ষাৰ্থীসহ প্ৰায় 19,000 ভাৰতীয় নাগৰিক দেশখনত আছে। তেওঁ কয় যে ঢাকাত থকা উচ্চায়ুক্তৰ পৰামৰ্শমৰ্মে যোৱা মাহত ভালেসংখ্যক বিদ্যাৰ্থী ভাৰতলৈ উভতি আহিছে। নতুন দিল্লী মহলে দেশখনৰ সংখ্যালঘুৰ স্থিতিৰ ওপৰত নজৰ ৰাখি আছে বুলি ডঃ জয়শংকৰে লোকসভা আৰু ৰাজ্যসভাক অৱগত কৰে। তেওঁলোকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে বিভিন্ন গোট আৰু সংস্থাই উদ্যোগ লোৱাৰ বাতৰি পোৱা গৈছে। ডঃ জয়শংকৰে লগতে কয় যে বৰ্তমানৰ পৰিস্থিতিলৈ চাই সীমান্তত পহৰাৰত বাহিনীসমূহক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীত অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীয়ে এই সমাৰোহত 981গৰাকী বন সুৰক্ষা বাহিনীৰ কনিষ্টবলক দীক্ষান্ত প্ৰমাণ পত্ৰ প্ৰদান কৰিব। এই অনুষ্ঠানত পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ দিশত এক দৃঢ় পদক্ষেপ গ্ৰহণৰ অংশ ৰূপে প্ৰথমবাৰৰ বাবে এই দীক্ষান্ত সমাৰোহৰ আয়োজন কৰা হৈছে। বন সুৰক্ষা বাহিনীত জোৱানৰ নিযুক্তিৰ সংখ্যা 120% বৃদ্ধি কৰাৰ ফলত জোৱানৰ সংখ্যা 784ৰ পৰা 1724গৰাকী হৈছে। ইয়াৰে 90গৰাকী মহিলা। আনহাতে তৃতীয় অসম বন সুৰক্ষা বাহিনী বেটেলিয়ন সম্পূৰ্ণৰূপে নৱনিযুক্ত জোৱানেৰে গঠন কৰা হৈছে। দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰাৰ পাছতে মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই কাজিৰঙাৰ বাগৰিত অনুষ্ঠিত হ'বলগীয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ বাবে ই ফ্লেটেবল বৰ্ণাম অৰ্থাৎ আই আৰ বি বিতৰণৰ এটা অনুষ্ঠানতো অংশগ্ৰহণ কৰিব।
ইকানে সিকানে ময়ো নুশুনা নহয়।
তাকে অলপ আগতীয়াকৈ সাজু হৈ থাকিব পাৰিলে যোৱাবাৰৰ দৰে ক্ষতি নহলহেঁতেন।
কিন্তু এই খবৰবোৰ বা কিমান সঁচা সঠিক তথ্য গম পোৱা হলে
গাঁওবোৰে আপোনাক দিব সঠিক তথ্য। বানপানীৰ আগতীয়া সতৰ্কীকৰণ ব্যৱস্থা সন্দৰ্ভত বানপানীৰ আগজাননীসমূহ নিয়মিতভাৱে গাঁওবুঢ়ালৈ প্ৰেৰণ কৰা হয় যাতে গাঁওবুঢ়াই স্থানীয় ৰাইজক অৱগত কৰিব পাৰে তথা স্থানীয় গাঁওবুঢ়াৰ সহযোগত নিকটতম আশ্ৰয় শিবিৰৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগত যোগাযোগ কৰক যাতে দুৰ্যোগৰ সময়ত আপোনাৰ অসুবিধা নহয়।
যিকোনো জৰুৰীকালীন খবৰ বা সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে টোল ফ্ৰী নম্বৰ 1070112 অথবা 1079 আৰু জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1078। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জননিতাৰ্থে প্ৰচাৰিত।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম সঞ্চালকালয়ৰ উদ্যোগত আজি 10ম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হ'ব। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া এই দিৱসত মুখ্য অতিথি হিচাপে হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম, ভূমি সংৰক্ষণ আৰু বৰলীন কল্যাণ বিভাগৰ মন্ত্ৰী ঊৰ্ষা গৌৰা ব্ৰহ্ম উপস্থিত থাকিব। জনস্বাস্থ্য কাৰিকৰী দক্ষতা নিয়োগ আৰু উদ্যমিতা আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মাল্য বৰুৱা এই অনুষ্ঠানৰ সন্মানীয় অতিথি হিচাপে আৰু পদ্মশ্ৰী তথা অসম গৌৰৱ বঁটা প্ৰাপক বয়নশিল্পী হেমপ্ৰভা চুতীয়া বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব। ইফালে আজি নতুন দিল্লীতো 10ম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হ'ব। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে শিপিনীসকলক হস্ততাঁত শিল্পলৈ আগবঢ়োৱা অসামান্য বৰঙণিৰ বাবে কবিৰাজ বঁটাৰ লগতে ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাও প্ৰদান কৰিব। অলিম্পিকৰ ইতিহাসত ফাইনেলত প্ৰৱেশ কৰা দেশৰ প্ৰথমগৰাকী মহিলা মল্লযোদ্ধা ভেনিছ ফগট আজি পেৰিছ অলিম্পিকৰ 50 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত ফাইনেলত অৱতীৰ্ণ হ'ব। ফগট ফাইনেলত আমেৰিকাৰ ছাৰা এন হেডাৰব্ৰাণ্টৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 9:45 আৰম্ভ হ'ব। একেদৰে মনিকা বাট্ৰা, সৃজা আকুলা আৰু অৰ্চনা কামাথক লৈ গঠিত টেবুল টেনিছ দলটোৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব। দলটোৱে দিনৰ 1:30 কোৱাৰ্টাৰ ফাইনেলত উচ্চ বাছনিপ্ৰাপ্ত জাৰ্মানীৰ প্ৰতিদ্বন্দ্বীৰ সন্মুখীন হ'ব। ইপিনে বেগাৰ খোজকঢ়া ৰেলী শিতানত সুৰজ পাৱাৰ আৰু প্ৰিয়ংকা চৌধুৰীয়ে দিনৰ 11:00 দেশক প্ৰতিনিধিত্ব কৰিব। অদিতি অশোক আৰু দীপসাই দুপৰীয়া 12:30 মহিলাৰ ব্যক্তিগত স্কোপলৈৰ প্ৰথম ৰাউণ্ডত অৱতীৰ্ণ হ'ব। এথলেটিকছত জ্যোতি ৰাজে, সৰ্দেশ অনিল কুচাৰে আৰু আব্দুল্লা মাৰাংগুলি তেৰেণ্ডাই ক্ৰমে হাৰ্ডেল, হাই জাম্প আৰু ট্ৰিপল জাম্পৰ প্ৰথম ৰাউণ্ডত খেলিব। অবিনাশ ছাবলে পুৰুষৰ 3000 মিটাৰ ট্ৰিপল ষ্টেজৰ ফাইনেলত পদক জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব। ইপিনে টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা মীৰাবাই চানুৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে পদক জয়ৰ প্ৰয়াস চলাব। চানু নিশা 11:00 মহিলাৰ ভাৰত্তোলনৰ 49 কিলোগ্ৰাম ওজন শাখাত অৱতীৰ্ণ হ'ব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি অসমৰ পৰা নিৰ্বাচিত এনডিএৰ সাংসদসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সাক্ষাৎকালত তেওঁলোকে এইবাৰৰ বাজেটত অসমৰ বাবে বান ব্যৱস্থাপনাৰ ক্ষেত্ৰত দিয়া আবণ্টন, ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত চৰাইদেউ মৈদামক অন্তৰ্ভুক্তিকৰণ, জাগিৰোডত উত্তৰ পূবৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ অনুমোদন আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ অনুমোদনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে সামাজিক মাধ্যমযোগে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলক দক্ষিণ পূব এছিয়াৰ শক্তিক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে। বিগত 10টা বছৰত অঞ্চলটোত স্থায়ী শান্তি প্ৰতিষ্ঠা হোৱাৰ লগতে সমগ্ৰ অঞ্চলটো গুৱাহাটী কেন্দ্ৰ হিচাপে লৈ ক্ৰমে দক্ষিণ পূব এছিয়াৰ বাণিজ্য আৰু উৎপাদনৰ কেন্দ্ৰস্থল হিচাপে পৰিগণিত হৈছে বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী দৃষ্টিভংগীৰ বাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল নতুন ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন আৰু অষ্টলক্ষী হিচাপে উজ্বলি উঠিছে বুলিও তেওঁ কয়। শ্ৰীসোণোৱালে লগতে কয় যে বিগত 10 বছৰত প্ৰধানমন্ত্ৰীয়ে অসমত শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ নতুন যুগৰ সূচনা কৰিছে। তেওঁ শ্ৰীমোদীক অমৃতকালত দেশক সুদক্ষভাৱে নেতৃত্ব দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে কেন্দ্ৰীয় চৰকাৰৰ সংশোধিত সুদ সাহায্য যোজনা অব্যাহত ৰখাৰ সিদ্ধান্তলৈ লক্ষ্য ৰাখি বেংকসমূহক শস্য ঋণ আৰু পশুপালন দুগ্ধ উৎপাদন মৎস্য পালন মৌ পালনৰ দৰে আনুষংগিক কাম কাজৰ বাবে কৰ্মশালাত হ্ৰস্বকালীন ঋণ প্ৰদান কৰিবলৈ কৈছে। এই আঁচনিৰ অধীনত খেতিয়কসকলক 7% সুদৰ হাৰত 3 লাখ টকালৈ ঋণ প্ৰদান কৰা হ'ব। আৰ বি আয়ে এখন জাননীযোগে কৈছে যে ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহক 2024-25 বৰ্ষৰ বাবে সুদৰ ক্ষেত্ৰত 1.5% ৰেহাই প্ৰদান কৰা হ'ব। সময়মতে ঋণ পৰিশোধ কৰা খেতিয়কসকলক 3% অতিৰিক্ত সকাহ প্ৰদান কৰা হ'ব বুলি আৰ বি আয়ে জানিবলৈ দিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে হ্ৰস্বকালীন ঋণ লাভ কৰাৰ বাবে আধাৰ নম্বৰৰ সৈতে নাম সংযোগ কৰাটো বাধ্যতামূলক হ'ব বুলি প্ৰকাশ কৰিছে। খেতিয়কসকলে যাতে বিপদৰ সময়ত কম দামতে উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলগীয়া নহয় তাৰ বাবে তেওঁলোকক গুদামত শস্য মজুত ৰাখিবলৈ উৎসাহিত কৰাৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ অধীনত ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলক শস্য চপোৱাৰ পাছত ছমাহলৈকে অতিৰিক্ত সময়ৰ বাবে সুদৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰা হ'ব। ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক কালি ফিজিৰ সৰ্বোচ্চ অসামৰিক সন্মান কম্পেনিয়ন অব দ্য অৰ্ডাৰ অব ফিজিৰে সন্মানিত কৰা হয়। দেশখনৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ফিজিৰ ৰাষ্ট্ৰপতি ৰাটু উইলিয়াম মাৰভালিনি কাটনিভেৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক এই সন্মান প্ৰদান কৰে। দুদিনীয়া ভ্ৰমণসূচীলৈ ফিজিলৈ যোৱা শ্ৰীমতী মুৰ্মুৱে এই সন্মানক ভাৰত আৰু ফিজিৰ মাজৰ গভীৰ বন্ধুত্বৰ এক প্ৰকাশ বুলি মন্তব্য কৰে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত 300 দিনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কলম্বোৰ আৰ পেনবাছা ষ্টেডিয়ামত আজি অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 8:30 বজাত আৰম্ভ হ'ব। শ্ৰীলংকা দ্বিতীয়খন এদিনীয়াত 32 ৰানত জয়লাভ কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। শৃংখলাৰ প্ৰথমখন খেল ড্ৰ হৈছিল। শ্ৰীলংকাই 27 বছৰ পাছত ভাৰতৰ বিৰুদ্ধে দ্বিপাক্ষিক শৃংখলাত অগ্ৰগতি লাভ কৰিছে আৰু শৃংখলা দখলৰ দিশে আগবাঢ়িছে। ভাৰতে আজিৰ খেলখনত জয়লাভ কৰি শ্ৰীলংকাৰ বিৰুদ্ধে অপৰাজিত হৈ থকাৰ ধাৰা অক্ষুণ্ণ ৰখাৰ চেষ্টা চলাব। ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে 1997 চনৰ পাছৰে পৰা কোনো শৃংখলাত পৰাজিত হোৱা নাই। এতিয়া খেলক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিত চমু অৱলোকন আগবঢ়াইছে সঞ্জীৱনী পাঠকে। বাংলাদেশত অশান্তি ৰাজ্যৰ পৰিস্থিতি অব্যাহত থকা বাতৰিটো দি আছাম ট্ৰিবিউন, দৈনিক অসম, নিয়মীয়া বাৰ্তা, অসমৰ প্ৰতিদিন, অসমৰ খবৰ আদি কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমৰ প্ৰতিদিনৰ শিৰোনাম বাংলাদেশত হিন্দুৰ ঘৰ প্ৰতিষ্ঠানত পাণ্ডৱ। বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে নোবেল বঁটা প্ৰাপক মহম্মদ ইউনুছক অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰববী হিচাপে নিয়োগ কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন, আমাৰ অসম, দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউনৰ শিৰোনাম বাংলাদেশ প্ৰেছিডেণ্ট ডিজলভ পাৰ্লিয়ামেণ্ট। অলিম্পিকত নীৰজ চোপ্ৰাই জেভলিন থ্ৰ ফাইনেলত প্ৰৱেশ কৰাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে অলিম্পিকত স্বৰ্ণ অভিযানত অদম্য নীৰজ চোপ্ৰাই ফাইনেলত প্ৰৱেশ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। যোৱা সোমবাৰে হোৱা নৰমপৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত এতিয়াও অৱৰ্ণনীয় বান পৰিস্থিতি অব্যাহত থকাৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে অন্তপৰাণৰ গুৱাহাটীবাসীৰ দুৰ্দশা শিৰোনামেৰে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। অভ্যন্তৰীণ জনপথ কৰ্তৃপক্ষই ব্ৰহ্মপুত্ৰৰ ওপৰত নিয়মীয়মান 5খন পথ দলং নিৰ্মাণক লৈ আপত্তিবিহীন প্ৰমাণ পত্ৰ প্ৰদান কৰা বাতৰিটোক প্ৰশান্তিমূল কাকতে আই ডব্লিউ এ আই গিভছ এনঅচিছ টু 5 ব্ৰিজেছ অভাৰ ব্ৰহ্মপুত্ৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিসমূহৰ ভিতৰত আছে ৰাষ্ট্ৰপতি মহম্মদ ফিজিৰ সৰ্বোচ্চ অসামৰিক সন্মান, ইৰাণ ইজৰাইলৰ পাৰমাণৱিক যুদ্ধ আশংকা, বৰাং প্ৰকল্পৰ পানী এৰিছে মেকুৱে, 9000 শিক্ষাৰ্থীসহ বাংলাদেশত আবদ্ধ 19000 ভাৰতীয়, আই আই টি গুৱাহাটীয়ে নকৰে ভূবৈজ্ঞানিক অধ্যয়ন ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। নোবেল বঁটাপ্ৰাপক মহম্মদ ইউনুছক বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰববী হিচাপে নিযুক্তি। বাংলাদেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অসমৰ সীমামূলীয় 5খন জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষকৰ সৈতে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ বৈঠক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীত অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ। পেৰিছ অলিম্পিকৰ 50 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানৰ ফাইনেলত আজি ভিনেশ ফগতৰ স্বৰ্ণ পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা। আৰু কলম্বোত আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল। আঞ্চলিক বাতৰি আজিলৈ ইমানেই।